Iya, akal benar. বাতৰি কৰিছো ৰূপজ্যোতি বৰুৱাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ইজৰাইল আৰু হামাছৰ মাজত চলি থকা সংঘাতৰ ফলত মৃত্যুৰ সংখ্যা 11ৰো অধিক হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং চাৰিদিনীয়া ভ্ৰমণসূচীৰে ইটালী আৰু ফ্ৰান্সসমূহে ৰাওনা হৈছে। আমেৰিকাৰ অধ্যাপক জুলিয়া বল্ডিনলৈ 2023 বৰ্ষৰ অৰ্থনীতিৰ নবেল বঁটা আগবঢ়োৱা হৈছে। কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে ভাৰত সম্প্ৰতি বিনিয়োগৰ আদৰ্শ গন্তব্য স্থানত পৰিণত হৈছে আৰু ICC এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ হায়দৰাবাদত অনুষ্ঠিত এখন খেলত নিউজিলেণ্ডে নেডাৰলেণ্ডক জয়ৰ বাবে 330 ৰানৰ লক্ষ্য বান্ধি দিছে। ইজৰাইল আৰু হামাছৰ মাজত চলি থকা সংঘাতৰ ফলত মৃত্যুৰ সংখ্যা 11ৰো অধিক হৈছেগৈ। গাজাৰ ষ্ট্ৰীপত 1,23,000ৰো অধিক লোক গৃহহাৰা হৈছে। যুদ্ধ চলি থকাৰ সময়তে আমেৰিকাই ইজৰাইলক সমৰ্থন প্ৰদৰ্শনৰ বাবে যুদ্ধ জাহাজ আৰু যুঁজাৰু বিমান সাজু কৰিছে। শনিবাৰৰ পৰাই এই যুদ্ধ আৰম্ভ হয় যেতিয়া হামাছে ইজৰাইলৰ ওপৰত ৰকেট বৰ্ষণ কৰে আৰু যুদ্ধ প্ৰেৰণ কৰি সাধাৰণ নাগৰিকৰ ওপৰত গুলী বৰ্ষণ কৰি হত্যা কৰে আৰু সাধাৰণ নাগৰিকক পণবন্দী কৰে। ইজৰাইলেও ইয়াৰ প্ৰত্যুত্তৰত গাজাত বিমানেৰে আক্ৰমণ চলায় আৰু তাৰ পাছতেই সংঘাত তীব্ৰতৰ হৈ পৰে। সোমবাৰে ইজৰাইলৰ সেনাই কয় যে গাজা ষ্ট্ৰীপত নিশাৰ ভিতৰতে 500ৰো অধিক লক্ষ্যত আক্ৰমণ কৰা হয়। ইজৰাইলৰ সেনাই আৰু কয় নিৰাপত্তা বেষ্টনীৰ কাষৰ অনুপ্ৰৱেশ হোৱা প্ৰায়বিলাক অঞ্চলতে তেওঁলোকে নিয়ন্ত্ৰণত আনিছে। আমেৰিকায়ো ইজৰাইলত দৃঢ়তাৰে সমৰ্থনৰ প্ৰতিশ্ৰুতি দিছে আৰু আন পক্ষ সংঘাতৰ পৰা আঁতৰি থাকিবলৈ সকীয়া দিছে। আমেৰিকাই তেওঁলোকৰ দেশৰ নাগৰিক নিহতৰ বন্দী হোৱা বাতৰিটো বিশদভাৱে পৰীক্ষা কৰি আছে বুলি জনায়। ৰাষ্ট্ৰপতি জো বাইডেনে দেওবাৰে সামৰিক সাহায্য প্ৰেৰণ কৰাৰ সময়তে আমেৰিকাৰ যুদ্ধ জাহাজ আৰু যুদ্ধ বিমানক ইজৰাইলৰ ওচৰলৈ যাবলৈ নিৰ্দেশ দিয়ে। পেণ্টাগনে কৈছে যে তেওঁলোকে বিমানবাহী জাহাজ USS জেৰাল্ড আৰ ফৰ্ড আৰু ইয়াৰ লগত থকা যুদ্ধ জাহাজসমূহ পূব সমুদ্ৰ সাগৰলৈ প্ৰেৰণ কৰাৰ লগতে অঞ্চলটোত যুঁজাৰু বিমানৰ সংখ্যা বৃদ্ধি কৰে। এই যুদ্ধই সাধাৰণ নাগৰিকৰ যথেষ্ট ক্ষতিসাধন কৰিছে। সংঘাত আৰম্ভ হোৱাৰ পাছৰে পৰা গাজা ষ্ট্ৰীপত 1,23,000 লোক স্থানান্তৰিত হৈছে। সোমবাৰে ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা অনুসৰি 70,000ৰো অধিক লোকে বিদ্যালয়ত আশ্ৰয় গ্ৰহণ কৰিছে। ইজৰাইলী বাহিনী আৰু ইৰাণ সমৰ্থিত হিজবুল মিলিচিয়াই গুলীবৰ্ষণ আৰু ৰকেট নিক্ষেপ কৰাৰ ফলত এই সংঘাত অন্যান্য অঞ্চললৈও বিয়পি পৰিছে। ইজিপ্তত এজন পৰ্যটক গাইডসহ দুজন ইজৰাইলী পৰ্যটকক গুলীয়াই হত্যা কৰা হয়। সমগ্ৰ বিশ্বই এই সংঘাতত উভয় পক্ষকে সংযমী হবলৈ আহ্বান জনাইছে। ইৰাণ, হিজবুল্লাহ আৰু মধ্য প্ৰাচ্যৰ বিভিন্ন ৰাষ্ট্ৰই হামাছক সমৰ্থন কৰাৰ বিপৰীতে পশ্চিমীয়া ৰাষ্ট্ৰসমূহে ইজৰাইলৰ কাষত থিয় হৈছে। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইয়োভ গেলেণ্টে ইতিমধ্যে গাজা সম্পূৰ্ণৰূপে হেৰাও কৰাৰ নিৰ্দেশ দিছে। শ্ৰীগেলেণ্টে কৈছে যে এই নতুন ব্যৱস্থাৰ জৰিয়তে বিদ্যুৎ কৰ্তন কৰা হ'ব আৰু খাদ্য ইন্ধন মজুত কৰাত নিষেধাজ্ঞা আৰোপ কৰা হ'ব। ইফালে গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে শনিবাৰৰ পৰা গাজা ষ্ট্ৰীপত হোৱা ইজৰাইলৰ ক্ষেপণাস্ত্ৰৰ আক্ৰমণত 511 জন লোক নিহত হোৱাৰ লগতে 2,750 জন আহত হয়। ইয়াৰ পূৰ্বে ইজৰাইলী সেনাই গাজাৰ হামাছৰ কেন্দ্ৰসমূহত ব্যাপক আক্ৰমণ চলাইছে বুলি প্ৰকাশ কৰিছে। আনহাতে অষ্ট্ৰিয়া আৰু জাৰ্মানীয়ে পেলেষ্টাইনলৈ সাহায্য স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে। হাংগেৰীয়ে ইজৰাইলৰ পৰা 110 জন ব্যক্তি সুৰক্ষিতভাৱে উলিয়াই আনিবলৈ সক্ষম হৈছে। হাংগেৰীৰ বৈদেশিক মন্ত্ৰী পিটাৰ চিজৰটোই কৈছে যে এতিয়ালৈ 44টা শিশুকে ধৰি মুঠ 325 জন লোকক উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ কৰা লোকসকলৰ ভিতৰত 15 জন লোক হাংগেৰীৰ নাগৰিক নহয় বুলি তেওঁ জনাইছে। ইজৰাইলৰ বিৰুদ্ধে হামাছে চলোৱা আকস্মিক আক্ৰমণৰ এদিন পিছতে ফ্ৰান্স, ব্ৰিটেইন, থাইলেণ্ড আৰু নেপালকে ধৰি কেইবাখনো দেশে নিশ্চিত কৰিছে যে তেওঁলোকৰো বহু নাগৰিকক হয় হত্যা কৰা হৈছে নহয় অপহৰণ কৰা হৈছে। কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কয় যে দেশৰ সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত এটা উৎসৰ্গিত আয়ুষ শৈক্ষিক বিভাগ থাকিব। মুম্বাইত অনুষ্ঠিত ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ আঞ্চলিক পৰ্যালোচনা বৈঠকত তেওঁ এইদৰে কয়। শ্ৰীসোণোৱালে কৈছে যে চৰকাৰে আধুনিক আৰু পৰম্পৰাগত দুয়োটা স্বাস্থ্য সেৱা ব্যৱস্থা সকলো স্তৰৰ লোকৰ বাবে উপলব্ধ হোৱাটো নিশ্চিত কৰিবলৈ চেষ্টা কৰিছে। তেওঁ কয় যে কোভিড মহামাৰীৰ সময়ত আয়ুষ ব্যৱস্থাৰ অৱদানৰ বাবে সমগ্ৰ বিশ্বই আয়ুষ ব্যৱস্থাক স্বীকৃতি দিছে। তেওঁ লগতে কৈছে যে বিশ্ব স্বাস্থ্য সংস্থাই আয়ুষ মন্ত্ৰালয়ৰ সৈতে মিলি গুজৰাটৰ গান্ধীনগৰত দুদিনীয়া বিশ্ব পৰম্পৰাগত ঔষধ সন্মিলনৰ আয়োজন কৰে। শ্ৰীসোণোৱালে কয় যে ভাৰতত পৰম্পৰাগত ঔষধৰ ক্ষেত্ৰত এটা ইউনিকৰ্ণকে ধৰি 900ৰো অধিক ষ্টাৰ্টআপ আছে। আয়ুষ ৰাজ্যমন্ত্ৰী মহেন্দ্ৰ মুঞ্জাকৰে ৰাজ্যসমূহক অৰ্থৰ
সঠিক ব্যৱহাৰ আৰু নিৰীক্ষণ কৰি প্ৰশাসনিক গাঁথনি শক্তিশালী কৰা, উন্নত আন্তঃগাঁথনি গঢ়ি তোলা আৰু কৰ্মচাৰী প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ আহান জনায়। পৰ্যালোচনা বৈঠকত মহাৰাষ্ট্ৰ, ৰাজস্থান, গুজৰাট, গোৱা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, দাদৰ আৰু নগৰ হাৱেলী আৰু দামান আৰু দিউৰ প্ৰতিনিধি উপস্থিত থাকে।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং চাৰিদিনীয়া ভ্ৰমণসূচীৰে ইটালী আৰু ফ্ৰান্স অভিমুখে ৰাওনা হৈছে। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত তেওঁ ইটালীৰ প্ৰতিৰক্ষা মন্ত্ৰী গুইডো কুচেটোক ৰোমত সাক্ষাৎ কৰিব। ভাৰত আৰু ইটালীৰ মাজত সম্পৰ্ক চলিত বছৰৰ মাৰ্চত দেশখনৰ প্ৰধানমন্ত্ৰীয়ে ভাৰত ভ্ৰমণ কৰাৰ সময়ছোৱাত কৌশলগত অংশীদাৰিত্বৰ পৰ্যায়লৈ উন্নীত হৈছিল। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত শ্ৰীসিঙে ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰী ছেবেষ্টিয়ান লেকৰ্ণৰ সৈতে পেৰিছত পঞ্চম বাৰ্ষিক প্ৰতিৰক্ষা বাৰ্তালাপত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে ভাৰত আৰু ফ্ৰান্সে শেহতীয়াকৈ কৌশলগত অংশীদাৰিত্বৰ 25 সংখ্যক বাৰ্ষিকী উদযাপন কৰে। দুয়োখন দেশৰ মাজত গুৰুত্বপূৰ্ণ ঔদ্যোগিক সহযোগিতাকে ধৰি দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা আছে। ৰোম আৰু পেৰিছ দুই ঠাইতে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰতিৰক্ষা উদ্যোগসমূহৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু জ্যেষ্ঠ প্ৰতিনিধিবৰ্গৰ সৈতে ঔদ্যোগিক সহযোগিতাৰ ক্ষেত্ৰত সম্ভাৱনীয়তা আৰু সুযোগসমূহৰ বিষয়ে মত বিনিময় কৰিব। আমেৰিকাৰ অধ্যাপক ক্লডিয়া গোল্ডিনলৈ 2023 বৰ্ষৰ অৰ্থনীতিৰ নবেল বঁটা আগবঢ়োৱা হৈছে। শ্ৰমিক বজাৰ খণ্ডত মহিলাসকলৰ অৱদান সম্পৰ্কে কৰা গৱেষণাৰ বাবে গোল্ডিনলৈ এই বঁটা আগবঢ়োৱা হৈছে। ৰয়েল ছুইডিছ একাডেমী অব ছায়েন্সেছে আজি এই বিষয়ে ঘোষণা কৰে। এই মাহৰ 2 তাৰিখে আৰম্ভ কৰা নবেল বঁটাৰ এয়া অন্তিমটো ঘোষণা আছিল। অহা ডিচেম্বৰত অছলো আৰু ষ্টকহোমত নবেল বঁটাসমূহ প্ৰদান কৰা হ'ব। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে ভাৰত সম্প্ৰতি বিনিয়োগৰ আদৰ্শ গন্তব্য স্থানত পৰিণত হৈছে। সমাগত গোলকীয় সামগ্ৰী ভাৰত শীৰ্ষ সন্মিলন 2023ৰ পূৰ্বে অনুষ্ঠিত এটি অনুষ্ঠানক সম্বোধন কৰি শ্ৰীসোণোৱালে কয় যে কেন্দ্ৰই গ্ৰহণ কৰা সাগৰমালা প্ৰকল্পকে ধৰি আন ভালেমান পদক্ষেপৰ বাবে যোৱা দশকত ভাৰতৰ বন্দৰসমূহৰ দক্ষতা আৰু সামগ্ৰী লেনদেনৰ ক্ষমতা কেইবাগুণো বৃদ্ধি হৈছে। গোলকীয় সামগ্ৰিক ভাৰত শীৰ্ষ সন্মিলনৰ তৃতীয় সংস্কৰণৰ বিষয়ে উল্লেখ কৰি শ্ৰীসোণোৱালে কয় যে এই সন্মিলনত 40খনতকৈও অধিক দেশে অংশগ্ৰহণ কৰিব। সন্মিলনত প্ৰায় 300খন বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা থকাৰ লগতে 10 লাখ কোটি টকাৰ বিনিয়োগ আৰু প্ৰায় 15 লাখ কৰ্মসংস্থাপন সৃষ্টি হ'ব বুলি তেওঁ লগতে উল্লেখ কৰে। সামুদ্ৰিক অৰ্থনীতিৰ বৃদ্ধি, সেউজ বন্দৰ বিকাশ কাৰ্যসূচীত উদগনি যোগোৱা, দীৰ্ঘস্থায়ী আন্তঃগাঁথনি, জাহাজ পৰ্যটন আৰু সামুদ্ৰিক উদ্যোগৰ উন্নীতকৰণৰ বাবে গোলকীয় বিনিয়োগ আৰু আকৰ্ষণ কৰাই ভাৰতৰ মূল লক্ষ্য বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মুম্বাইৰ এম এম আৰ ডি এ ৰাউণ্ডত অহা 17-19 অক্টোবৰলৈ এই সন্মিলন অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি কয় যে ইজৰাইল পেলেষ্টাইন সংঘৰ্ষই ভাৰতৰ বাবে শক্তিৰ সমস্যাৰ সৃষ্টি নকৰে। নতুন দিল্লীত অনুষ্ঠিত 26খন শক্তি প্ৰযুক্তি বৈঠক উদ্বোধন কৰি শ্ৰীপুৰীয়ে কয় যে চৰকাৰে এই বিষয়টোৰ ওপৰত অতি তীক্ষ্ণ দৃষ্টি ৰাখিছে। তেওঁ কয় যে এই বিষয়টোৰ ক্ষেত্ৰত ভাৰতে নিজৰ পথ নিজেই বাছি ল'ব। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত শক্তি পৰিৱৰ্তনৰ দিশত আগবাঢ়িছে আৰু এই পৰিৱৰ্তন প্ৰথমে জীৱাশ্মভিত্তিক ইন্ধনৰ পৰা পৰিষ্কাৰ ইন্ধনলৈ আৰু তাৰ পাছত অধিক নবীকৰণযোগ্য ইন্ধনলৈ হ'ব। দেশৰ নিৰ্বাচন আয়োগে আজি 5খন ৰাজ্য বিধানসভা নিৰ্বাচনৰ সূচী ঘোষণা কৰে। সেই অনুসৰি ছত্তীশগড় বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন 7 নৱেম্বৰত আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন 17 নৱেম্বৰত অনুষ্ঠিত হ'ব। একেদৰে মিজোৰামত 7 নৱেম্বৰত, মধ্যপ্ৰদেশত 17 নৱেম্বৰত, ৰাজস্থানত 23 নৱেম্বৰত আৰু তেলেংগানাত 30 নৱেম্বৰত অনুষ্ঠিত হ'ব। অহা 3 ডিচেম্বৰত 27খন ৰাজ্যৰ নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব। আই চি চি এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত আজি এখন খেলত নিউজিলেণ্ডে নেডাৰলেণ্ডক জয়ৰ বাবে 330 ৰানৰ লক্ষ্য বান্ধি দিছে। ইয়াৰ পূৰ্বে নেডাৰলেণ্ডে টছত জিকি বলিং কৰাৰ সিদ্ধান্ত লয়। নিউজিলেণ্ডে নিৰ্ধাৰিত 50 অভাৰত 7 উইকেটৰ বিনিময়ত 322 ৰান সংগ্ৰহ কৰে। আমালৈ অহা শেহতীয়া বাতৰি অনুসৰি নেডাৰলেণ্ডে 11 অভাৰত 2 উইকেটৰ বিনিময়ত 44 ৰান সংগ্ৰহ কৰে। কালি নিশা এখন খেলত ভাৰতে অষ্ট্ৰেলিয়াক 6 উইকেটত পৰাস্ত কৰে। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ইজৰাইল আৰু হামাছৰ মাজত চলি থকা সংঘাতৰ ফলত মৃত্যুৰ সংখ্যা 1100ৰো অধিক হৈছেগৈ। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং চাৰিদিনীয়া ভ্ৰমণসূচীৰে ইটালী আৰু ফ্ৰান্স অভিমুখে ৰাওনা হৈছে। আমেৰিকাৰ অধ্যাপক ক্লডিয়া গোল্ডিনলৈ 2023 বৰ্ষৰ অৰ্থনীতি নবেল বঁটা আগবঢ়োৱা হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সদানন্দ সোণোৱালে কয় যে ভাৰত সম্প্ৰতি বিনিয়োগৰ আদৰ্শ গন্তব্য স্থানত পৰিণত হৈছে আৰু আই চি চি এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ হায়দৰাবাদত অনুষ্ঠিত খেলত নিউজিলেণ্ডে নেডাৰলেণ্ডক জয়ৰ বাবে 323 ৰানৰ লক্ষ্য বান্ধি দিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।